আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিৰ ভিতৰত 124টা সমষ্টিত আজি মনোনয়ন পত্ৰ পৰীক্ষা কৰা হয়। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা আৰু ঢেকীয়াজুলি সমষ্টিৰ মনোনয়ন পত্ৰৰ পৰীক্ষা কাইলৈ দিনৰ 11 বজালৈ স্থগিত ৰখা হৈছে। মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত 776গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বুলি বিবেচিত হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে 26 মাৰ্চৰ বিয়লি 3 বজা পৰ্যন্ত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা 26গৰাকী প্ৰাৰ্থীৰ আটাইকেইগৰাকীৰে মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। মাজুলী জিলাত মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত আটাইকেইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। বিজেপিৰ ভুৱন গাম, কংগ্ৰেছৰ ইন্দ্ৰনীল পেগু আৰু এছ ইউ চি আইৰ ভাইটি ৰিচঙৰ প্ৰাৰ্থিত্ব নিশ্চিত হৈছে। একেদৰে দক্ষিণ হালমাৰা মানকাছৰ জিলাত মনোনয়ন দাখিল কৰা 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পৰীক্ষাৰ অন্তত আটাইকেইগৰাকীৰে মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। বজালি জিলাত 2টা সমষ্টিৰ বাবে দাখিল হোৱা 10খন মনোনয়নৰ ভিতৰত 1খন বাতিল হৈছে। মনোনয়ন পৰীক্ষাৰ অন্তত ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ ৰহমান আলীৰ মনোনয়ন বাতিল কৰা হৈছে। দৰং জিলাত মনোনয়ন পত্ৰ পৰীক্ষাৰ পাছত 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ কৰা হৈছে। জিলাখনত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ ছাইফুল চৌধুৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ বনিয়াৰ মনোনয়ন নাকচ হৈছে। জিলাখনত 19গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টিৰ বাবে দাখিল কৰা 24খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসৰ সমৰ্থনত প্ৰচাৰ চলাবলৈ প্ৰায় 25 কিলোমিটাৰ জোৰা জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে গৰখীয়া গোসাঁই থানত সেৱা আগবঢ়াই নিৰ্বাচনী প্ৰচাৰ সুকলমে সমাপন কৰিবলৈ আশীৰ্বাদ লয়। মাজুলী বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ দলটোৰ জ্যেষ্ঠ নেতা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি 4খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। দলীয় কৰ্মীসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়।
আজি মই নিৰ্বাচনী স্ক্ৰুটিনিৰ পাছৰ পৰাই আমি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰোঁ আৰু মই মোৰ সমষ্টি বাদ দি আজি আহি মই মাজুলীত প্ৰচাৰত অংশগ্ৰহণ কৰিছোঁ। মাজুলীক খুব ভাল লাগিল। আজি 4খনকৈ সভা, প্ৰথম পকাজৰা, তাৰপাছত কলিয়া, জমুচু, ফুলনি, এই 4খনকৈ সভাত অংশগ্ৰহণ কৰোঁ। ইয়াৰ বিপুল সমাগম ৰাইজৰ উৎসাহ উদ্দীপনাই এইটো প্ৰমাণিত কৰিছে যে মাজুলীত দ্বিতীয়বাৰৰ কাৰণে ভুৱন গাম তেখেত জয়ী হ'ব আৰু ৰাইজে তেখেতক বিপুল ভোটত জয়ী কৰিব।
অহা 29 মাৰ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজুলীলৈ যোৱাৰ সম্ভাৱনা আছে। একেদৰে কংগ্ৰেছৰ নেতাসকলেও ৰাজ্যৰ ভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰেও আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লয়। ইতিমধ্যে নিৰ্বাচনৰ বাবে দলটোৱে 40জনীয়া তাৰকা প্ৰচাৰকৰ নাম ঘোষণা কৰিছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ধুমুহা বৰষুণ হোৱাৰ বাতৰি পোৱা গৈছে। ধুমুহা বৰষুণৰ ফলত বঙাইগাঁও ৰাজচক্ৰ এলেকাৰ চিপনচিলাত কেইবাটাও বাসগৃহৰ ক্ষতি হয়। মানকাছাৰত হঠাতে অহা ধুমুহাৰ ফলত ব্ৰহ্মপুত্ৰত এখন নাও ডুব যোৱাৰ বাতৰি পোৱা গৈছে। নাওখনত মুঠ 4জন লোক আছিল। ইয়াৰে 3গৰাকী লোকে সাঁতুৰি প্ৰাণ ৰক্ষা কৰে যদিও এজন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। গুৱাহাটীতো ধুমুহা বৰষুণৰ আংশিক প্ৰভাৱ পৰিলক্ষিত হয়। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ে আজি গ্ৰাহকক প্ৰবঞ্চনা কৰাৰ অভিযোগত মেছাৰ্ছ ডি বি কনচালটেঞ্চি আৰু প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মন আৰু অন্যান্যসকলৰ 13,41,00,000 টকাৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি জব্দ কৰে। জব্দ কৰা সা সম্পত্তিসমূহৰ ভিতৰত গুৱাহাটী, হায়দৰাবাদ আৰু বিশাখাপট্টনমত থকা ফ্লেট, মাটি, 27টাকৈ বেংক একাউণ্টত থকা 4,40,00,000 টকা আৰু মিউচুৱেল ফাণ্ড ইকুইটিত বিনিয়োগ কৰা 66,00,000 টকা আছে। তদন্ত সংস্থাটোৱে প্ৰকাশ কৰা মতে অভিযুক্ত দীপাংকৰ বৰ্মনে অধিক লাভ দিয়াৰ প্ৰলোভনেৰে মেছাৰ্ছ ডি বি কনচালটেঞ্চিৰ জৰিয়তে 15,000 বিনিয়োগকাৰীৰ পৰা 4,14,00,000 টকা সংগ্ৰহ কৰিছিল। কামৰূপ মহানগৰ জিলাৰ পক্সো আদালতে শিশু পৰ্ণগ্ৰাফী সম্পৰ্কীয় গোচৰত নগৰ বিকাশ চৰকাৰ নামৰ এজন লোকক 2 বছৰ সশ্ৰম কাৰাদণ্ড আৰু 3,00,000 টকাৰ জৰিমনা বিহিছে। আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগত ৰুজু হোৱা গোচৰৰ ভিত্তিত পক্সো আইনৰ 15 নম্বৰ ধাৰাৰ অধীনত অপৰাধীজনক দোষী সাব্যস্ত কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।